এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই তন্ময়িতা ভাৰদ্বাজ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ, সমতা, সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সম অধিকাৰ, ক্ষমতা আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাজুলী জিলা মহিলা সমিতি আৰু আইন সাহায্য কোষৰ উদ্যোগত বনগাঁও আঞ্চলিক মহিলা সমিতিৰ সহযোগত পূব মাজুলীৰ বনগাঁৱত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছে। ডিব্ৰুগড় জিলাত মহিলা সবলীকৰণ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত জিলা প্ৰশাসন আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ হলত মহিলাৰ স্বাস্থ্য সজাগতা সন্দৰ্ভত এলানি কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নাৰী অধিকাৰৰ আৰু সবলীকৰণ সন্দৰ্ভত এলানি বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এই উদ্দেশ্যে আজি পুৱা 7:30 বজাৰ পৰা নিশা 10 বজালৈকে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহত মহিলা বিষয়ক আলোচনা প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰটোৱে এই দিৱসৰ লগত সংগতি ৰাখি মৰাণ চাহবাগিচাৰ সহযোগত খটখটিত এখন বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। নিৰ্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ EPIC নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা 3 মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল EPIC নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় EPIC নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য EPIC নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোটকেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব। উল্লেখযোগ্য যে 99 কোটিৰো অধিক ভোটদাতাই পঞ্জীয়ন কৰা ভাৰতবৰ্ষৰ ভোটদাতাৰ তালিকা হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোটদাতাৰ তথ্য সমৃদ্ধ তালিকা। অহা 29 মাৰ্চত উচ্চতৰ মাধ্যমিক 11 শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ পাছতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ লগতে ৰঙালী বিহুৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন শেষ নহয় বুলিও উল্লেখ কৰিছে। কামৰূপ জিলাৰ আজাৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে ৰঙালী বিহুৰ মাজতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ সম্ভাৱনা ব্যক্ত কৰে। নামনি মাজুলীৰ প্ৰয়াত দয়াৰাম দলি ক্ষেত্ৰত যোৱা পৰহিৰ পৰা 5 দিনীয়াকৈ মিচিংসকলৰ পৰম্পৰাগত পহৰাগ উৎসৱ অনুষ্ঠিত হৈছে। উৎসৱ উপলক্ষে ঐনিতম আৰু গুমৰাগ নৃত্যৰে অঞ্চলটো মুখৰিত হৈ পৰিছে। এইবাৰ 4থবাৰৰ বাবে অঞ্চলটোত এই উৎসৱৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লা খনিত শোকাবহভাৱে মৃত্যু হোৱা শ্ৰমিকৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ডিমা হাছাও জিলাৰ আদালতত অভিযোগনামা দাখিল কৰিছে। তদন্তকাৰী গোটৰ এটা সূত্ৰই জনোৱা অনুসৰি কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত 12 জনকৈ লোকক অভিযুক্ত কৰি এই অভিযোগনামা দাখিল কৰা হৈছে। মূল 55 পৃষ্ঠাৰ অভিযোগনামাখনত আন কেইবাশ পৃষ্ঠাৰ আনুষংগিক নথি পত্ৰও সংলগ্ন কৰা হৈছে। ইয়াৰ পূৰ্বে উমৰাংচুৰ এই ঘটনাক লৈ ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰাৰ লগতে এখন বিশেষ তদন্তকাৰী গোট গঠন কৰিছিল। ষষ্ঠ এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ ফাইনেলত আজি যোৱাবাৰৰ বিজয়ী ভাৰত আয়োজক দেশ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 12 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি সন্ধিয়া অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে নেপালক 56-18 ফলাফলত পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দ্বিতীয়খন ছেমি ফাইনেলত ইৰাণে বাংলাদেশৰ বিৰুদ্ধে 41-18 ফলাফলত জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।